নমস্কাৰ, পুৱাৰ উজনি অসমৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। হাইস্কুল শিক্ষান্ত পৰীক্ষা 2026ৰ অনলাইন আবেদনৰ সময়সীমা পুনৰ বৃদ্ধি কৰা হৈছে। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে কালি এটা নিৰ্দেশনাযোগে এই কথা প্ৰকাশ কৰিছে। অনলাইন আবেদনৰ বাবে আজিৰ পৰা অহা 20 নৱেম্বৰলৈ নিৰ্দিষ্ট পৰ্টেল মুকলি কৰি দিয়া হ'ব। শিক্ষাৰ্থীসকলে 21 নৱেম্বৰ পৰ্যন্ত মাচুল আদায় দিব পাৰিব। প্ৰপত্ৰ পূৰণৰ কাম সম্পূৰ্ণ নকৰা সকলো শিক্ষানুষ্ঠানকে নিৰ্ধাৰিত সময়ৰ ভিতৰত এই প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশনাটোত কোৱা হৈছে। পৰৱৰ্তী সময়ত কোনোধৰণৰ পৰিস্থিতিতে প্ৰপত্ৰ পূৰণৰ সময়সীমা বৃদ্ধি কৰা নহয় বুলি নিৰ্দেশনাটোত স্পষ্ট কৰি দিয়া হৈছে। ৰাজ্যত আফ্ৰিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণ দ্ৰুতগতিত বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে 7খন জিলাত গাহৰিৰ মাংস বিক্ৰীৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছে। তদুপৰি এখন জিলাৰ পৰা আন এখন জিলালৈ গাহৰিৰ সৰবৰাহৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে। শিৱসাগৰ, ধেমাজি, লখিমপুৰ, ডিব্ৰুগড়, যোৰহাট, দৰং আৰু কামৰূপ জিলাত আফ্ৰিকান ছোৱাইন ফিভাৰে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ পৰিপ্ৰেক্ষিতত পশুপালন আৰু পশু চিকিৎসা বিভাগে তৎকালে কাৰ্যকৰী হোৱাকৈ এই নিষেধাজ্ঞা জাৰি কৰিছে। ছোৱাইন ফিভাৰৰ সংক্ৰমণ নোহোৱা জিলাসমূহত গাহৰিৰ মাংস বিক্ৰীৰ ক্ষেত্ৰত পশু চিকিৎসকে পৰীক্ষা কৰি দিয়া গাহৰি পঞ্চায়ত, পৌৰসভা আৰু নিগম নিকায়ে ধাৰ্য কৰি দিয়া নিৰ্দিষ্ট স্থানতহে বিক্ৰী কৰিব পাৰিব। আহোমসহ 6টা জনগোষ্ঠীক জনজাতিকৰণ আৰু স্বায়ত্তশাসনৰ দাবীত কালি সন্ধিয়া সদৌতাই আহোম ছাত্ৰ সন্থাই শিৱসাগৰত জোৰ সমদল উলিয়ায়। আটাচুৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত তলাতল ঘৰৰ বাকৰিৰ পৰা শিৱসাগৰ চহৰলৈ এই জোৰ সমদল উলিওৱা হয়। আটাচুৰ বিষয়ববীয়া আৰু কৰ্মীসকলৰ উপৰি জনগোষ্ঠীটোৰ বহুসংখ্যক লোকে বিভিন্ন শ্লোগানেৰে জনজাতিকৰণৰ দাবী জনায়। এই সন্দৰ্ভত আটাচুৰ কেন্দ্ৰীয় সভাপতি বসন্ত গগৈয়ে এইদৰে কয়।
অসমৰ 6টা জনগোষ্ঠীক জনজাতিকৰণৰ মাধ্যমেৰে অনাগত ভৱিষ্যতত উঠি অহা নৱপ্ৰজন্মৰ প্ৰতিজন প্ৰতিনিধি যাতে অসমত সুৰক্ষিত হৈ থাকিব পাৰে, প্ৰতিটো জাতি বৰ্ণ ধৰ্মৰ মানুহ যাতে ইয়াত সুৰক্ষিত হৈ থাকিব পাৰে, অসমৰ সম্পদ, অসমৰ ভূমি, অসমৰ বায়'ডাইভাৰ্চিটিৰ ওপৰত যাতে থলগিৰি খিলঞ্জীয়া ৰাইজৰ দপদপনি চলে, তাৰ কাৰণে 6টা জনগোষ্ঠীক জনজাতিকৰণ আৰু স্বায়ত্ব শাসনৰ দাবীৰে ঐতিহাসিক তলাতল ঘৰত আমি গণসমাৱেশৰ আয়োজন কৰিছোঁ। চৰকাৰৰ কাৰণে স্পষ্ট বাৰ্তা, যদি 26ৰ নিৰ্বাচনৰ আগত অসমৰ 6টা জনগোষ্ঠীয়ে যদি জনজাতিকৰণৰ মাধ্যমেৰে অসমৰ অসমীয়া সুৰক্ষিত ভৱিষ্যতৰ কথা যদি চৰকাৰে নকয় তেতিয়াহ'লে ইয়াৰ পৰিৱেশ বেলেগ হ'ব, পৰিস্থিতি বেলেগ।
শোণিতপুৰ জিলাৰ ৰঙাপাৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত ফুলগুৰি ঘাইৰালি আদৰ্শ চিকিৎসালয়খন কালি স্বাস্থ্যমন্ত্ৰী অশোক সিংহলে উদ্বোধন কৰে। 5.5 কোটি টকা ব্যয় সাপেক্ষে এই আদৰ্শ চিকিৎসালয়খন নিৰ্মাণ কৰা হৈছে। উদ্বোধনী অনুষ্ঠানত ৰঙাপাৰাৰ বিধায়ক কৃষ্ণ কমল তাঁতি, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ কাৰ্যবাহী সঞ্চালক ডাঃ মনোজ চৌধুৰীকে ধৰি বিভাগটোৰ ভালেকেইগৰাকী বিষয়া উপস্থিত থাকে। অনুষ্ঠানত ভাষণ দি জিলা আয়ুক্ত আনন্দ কুমাৰ দাসে কয় যে এই আদৰ্শ চিকিৎসালয়খনৰ জৰিয়তে ফুলগুৰি, ঘাইৰালি, আমতল, বৰজুলি, হাতীপুখুৰী, নেপালীপাম, বাহুমাৰী, পাগলাবিল, চনাবিল আদি অঞ্চলৰ 13 লাখৰো অধিক লোক উপকৃত হ'ব। শক্তিমন্ত্ৰী প্ৰশান্ত ফুকনে কালি অসম শক্তি উৎপাদন নিগম লিমিটেডৰ অধীনৰ নামৰূপৰ 24 মেগাৱাট উৎপাদন ক্ষমতাসম্পন্ন নিৰ্মীয়মান সৌৰশক্তি প্ৰকল্পটো পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে প্ৰকল্পৰ কাম কাজ পৰিদৰ্শন কৰি স্থানীয় বিধায়ক তৰংগ গগৈ আৰু প্ৰকল্পটোৰ নিৰ্মাণৰ সৈতে জড়িত বিষয়া কৰ্মচাৰীসকলৰ সৈতে মত বিনিময় কৰে। নাহৰকটীয়া ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত টছেন বৰা সোঁৱৰণী প্ৰথম বাৰ্ষিক ফুটবল প্ৰতিযোগিতাৰ কালি নিশা অনুষ্ঠিত চূড়ান্ত খেলত উত্তৰ পূব সীমান্ত ৰেলৱে ফুটবল দলে খিতাপ অৰ্জন কৰে। উত্তৰ পূব সীমান্ত ৰেলৱে ফুটবল দলে ইউনাইটেড চিৰাংদুৱাৰ ফুটবল দলক 3-0 গ'লত পৰাস্ত কৰে। কালি অনুষ্ঠিত চূড়ান্ত খেলত ক্ৰীড়ামন্ত্ৰী নন্দিতা গাৰলোচা, মন্ত্ৰী ৰূপেশ গোৱালা, বিধায়ক তৰংগ গগৈ, তেৰছ গোৱালা আদিও অংশগ্ৰহণ কৰে। ডিব্ৰুগড়ৰ চিৰিংচাপৰি নিবাসী কানৈ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক মুকুল শৰ্মাৰ যোৱা শনিবাৰে বেংগালুৰুৰ এখন ব্যক্তিগত চিকিৎসালয়ত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 82 বছৰ। ডিব্ৰুগড় হনুমান বক্স কানৈ মহাবিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ প্ৰাক্তন অধ্যাপক মুকুল শৰ্মা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত আছিল। আমাৰ পুৱাৰ উজনি অসমৰ বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত।